প্রাক্তন প্রধানমন্ত্রী ডক্টৰ মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি নতুন দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন কৰা হ'ব। ডক্টৰ সিঙৰ বিয়োগত নেতাসকলৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। ভাৰতে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্টৰ তৃতীয় দিনা আজি নিজৰ প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিছে আৰু ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে চীনৰ শেনঝেনত চলি থকা কিংছ কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বৃহস্পতিবাৰৰ নিশা দেহাৱসান ঘটা প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি নতুন দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সম্পূৰ্ণ সামৰিক সন্মানেৰে ডঃ সিঙৰ ৰাষ্ট্ৰীয় মৰ্যাদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ক অনুৰোধ জনাইছে। ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা আজি পুৱা 9:30 বজাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ অন্তিম যাত্ৰা আৰম্ভ হ'ব। কংগ্ৰেছ কাৰ্যালয়ত জনসাধাৰণ তথা দলীয় কৰ্মীসকলে নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। ইপিনে আকাশবাণী দিল্লীয়ে আজি পুৱা 11:00 বজাৰ পৰা FM ৰেইনব, ইন্দ্ৰপ্ৰস্থ, আকাশবাণী লাইভ নিউজ 24x7 আদি চেনেলৰ জৰিয়তে শেষকৃত্যৰ ধাৰাবিৱৰণী প্ৰচাৰ কৰিব। আকাশবাণীৰ সকলো প্ৰাথমিক চেনেল আৰু সকলো স্থানীয় চেনেলে এই ধাৰাবিৱৰণী ৰিলে কৰিব। সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ নশ্বৰ দেহ বৰ্তমান নতুন দিল্লীৰ মতিলাল নেহৰু মাৰ্গত থকা তেওঁৰ বাসগৃহত ৰখা হৈছে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে নেতাগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা তৰ্পণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহত পুষ্পাৰ্ঘ্য নিবেদন কৰি তেওঁৰ প্ৰতি সন্মান জনায়। এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ মৃত্যুত সমগ্ৰ দেশবাসীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে সংগ্ৰামৰ মাজেৰে উচ্চতম শিখৰত আৰোহণ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱন আৰু কৰ্ম ভৱিষ্যত প্ৰজন্মৰ বাবে এক আৰ্হি হিচাপে পৰিগণিত হ'ব। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক এগৰাকী সৎ, মহান অৰ্থনীতিবিদ আৰু সংস্কাৰৰ বাবে নিজকে উৎসৰ্গিত কৰা এগৰাকী মহান নেতা বুলিও শ্ৰীমোদীয়ে অভিহিত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জ্যোতিৰাদিত্য সিন্ধিয়া, প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, লোকসভাত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, আম আদমী পাৰ্টীৰ আহায়ক অৰবিন্দ কেজৰিৱাল, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশি, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনকে ধৰি ভালেসংখ্যক নেতায়ো কালি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহলৈ গৈ নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰাক্তন উপ ৰাষ্ট্ৰপতি হামিদ আনচাৰী, সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ আৰু জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লায়ো নেতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। বিশ্বৰ প্ৰসিদ্ধ অৰ্থনীতিবিদসকলৰ অন্যতম ডঃ মনমোহন সিঙে 1982 চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত 1985ৰ পৰা 1987 চনলৈ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল। পি ভি নৰসিংহ ৰাও চৰকাৰৰ দিনত বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ডঃ সিঙে 1991 চনত অৰ্থনৈতিক উদাৰীকৰণৰ ৰূপকাৰ হিচাপে ভাৰতীয় অৰ্থনীতিত সৰ্বকালৰ সৰ্ববৃহৎ সংস্কাৰ সাধন কৰে। 2004ৰ পৰা 2014 চনলৈ কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰৰ সময়ত দুটা কাৰ্যকালৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ডঃ মনমোহন সিং 1991 চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু ধাৰাবাহিকভাৱে 28 বছৰ ধৰি অসমক প্ৰতিনিধিত্ব কৰিছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ সিঙৰ বিয়োগত 7-দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। চৰকাৰে সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ স্মাৰকৰ বাবে ভূমি আমন্ত্ৰণ দিব। গৃহ মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই এই বিষয়ে কৰা অনুৰোধ চৰকাৰে লাভ কৰা বুলি মন্ত্ৰালয়ে এটা বিবৃতিযোগে জানিবলৈ দিছে। মন্ত্ৰালয়ে কয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ সামৰণিৰ পাছত গৃহমন্ত্ৰী অমিত শ্বাহে স্মাৰকৰ বাবে ঠাইৰ ব্যৱস্থা কৰা হ'ব বুলি শ্ৰীখাৰ্গে আৰু প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ আগত প্ৰকাশ কৰে। ৰাজস্থানৰ আজমেৰত চুফী সন্ত হাজৰত খৱাজা মইনুদ্দিন চিষ্টিৰ 813 সংখ্যক উৰুচৰ প্ৰস্তুতি আৰম্ভ হৈছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে আজি আজমেৰৰ দৰগাহত চাদৰ আগবঢ়োৱা পৰম্পৰা সম্পন্ন হ'ব। পাঞ্জাৱৰ ভাটিন্দাত কালি সংঘটিত শোকাবহ বাছ দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী লোকৰ আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অধীনত 2 লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰি সামাজিক মাধ্যমযোগে এই বিষয়ে জানিবলৈ দিছে। দুৰ্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ প্ৰতিগৰাকীলৈ 50,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সমুজ্জ্বল ভৰদ্বাজৰ পৰা।
আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান শুনিব পৰা যাব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটি আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। বিশ্ব স্বাস্থ্য সংস্থা WHOৰ সঞ্চালক প্ৰধান টেড্ৰোছ আধনম ঘেব্ৰেয়াছেছে য়েমেনৰ ৰাজধানী ছনাত হুতি বিদ্ৰোহীয়ে আটক কৰা ৰাষ্ট্ৰসংঘৰ 13 গৰাকী কৰ্মচাৰীৰ মুক্তি সন্দৰ্ভত আলোচনা সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। তেওঁ সামাজিক মাধ্যমযোগে কয় যে আটক কৰা লোককেইজনক শীঘ্ৰে মুকলি কৰি দিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই আহ্বান জনাইছে। এই বছৰৰ জুন মাহত ইয়াৰ 13 জন কৰ্মচাৰীক হুতি বিদ্ৰোহীয়ে আটক কৰাৰ কথা ৰাষ্ট্ৰসংঘই নিশ্চিত কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ পুৱতি নিশা আৰু পুৱা অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলক ডাঠ কুঁৱলীয়ে আৱৰি ৰাখিব বুলি প্ৰকাশ কৰিছে। বিভাগে পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড় আৰু ঝাৰখণ্ডতো সোমবাৰলৈ একেধৰণৰ পৰিৱেশে বিৰাজ কৰিব বুলি জানিবলৈ দিছে। ইপিনে বিভাগে দিয়া আগজাননী অনুসৰি আজি দিল্লী, দক্ষিণ পূব হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পাঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ ঠাই বিশেষে বৰষুণ হ'ব পাৰে। বিভাগে আজি মধ্যপ্ৰদেশত ধুমুহা বৰষুণৰ লগতে শিলাবৃষ্টিৰ আগলি বতৰা প্ৰকাশ কৰিছে। ভাৰতে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্টৰ তৃতীয় দিনা আজি নিজৰ প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিছে। আজি মধ্যাহ্ন ভোজনৰ বিৰতিৰ পৰলৈকে ভাৰতে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 474 ৰাণৰ প্ৰত্যুত্তৰত 7 উইকেটৰ বিনিময়ত 244 ৰাণ সংগ্ৰহ কৰিছে। কালি দ্বিতীয় দিনৰ খেলৰ সামৰণিত ভাৰতৰ হৈ ঋষভ পণ্টে 6 আৰু ৰবীন্দ্ৰ জাদেজাই 4 ৰাণ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই কালি প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰি 474 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাহে 4টা আৰু ৰবীন্দ্ৰ জাদেজাই 3টা উইকেট দখল কৰে। 5খন খেলৰ শৃংখলাটোত এই পৰ্যন্ত দুয়োটা দলে এখনকৈ খেলত বিজয় অৰ্জন কৰিছে। ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে চীনৰ চেনজেনত চলি থকা কিংছ কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰেংকিঙত 12 স্থানপ্ৰাপ্ত খেলুৱৈগৰাকীয়ে কালি কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বী এংগছ এন জি কালঙক 10-21, 21-13, 21-13 গেমত পৰাস্ত কৰে। এয়া হ'ল লঙৰ বিৰুদ্ধে 4খন খেলত ভাৰতীয় খেলুৱৈগৰাকীৰ প্ৰথম বিজয়। ছেমি ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে আজি চীনৰ হু ঝে আনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আই এছ এল ফুটবল প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ কিশোৰ ভাৰতী ষ্টেডিয়ামত মহম্মেদান স্পৰ্টিং ক্লাব আৰু ওড়িশা এফ চিৰ মাজত অনুষ্ঠিত খেলখন গলশূন্যভাৱে সমাপ্ত হয়। প্ৰতিযোগিতাত আজি ইষ্ট বেংগল এফ চি হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দিনটোৰ দ্বিতীয়খন খেলত চেন্নাই এফ চি বেংগালুৰু এফ চিৰ মুখামুখি হ'ব। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে আজি নতুন দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন কৰা হ'ব। ডঃ সিঙৰ বিয়োগত নেতাসকলৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্টৰ তৃতীয় দিনা মধ্যাহ্ন ভোজন বিৰতিলৈ ভাৰতে নিজৰ প্ৰথম ইনিংছত 7 উইকেটত 244 ৰাণ সংগ্ৰহ কৰিছে আৰু ভাৰতৰ লক্ষ্য সেনে চীনৰ চেনজেনত চলি থকা কিংছ কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি পুৱা 7:28 শুনিবলৈ পাব।